এয়া আকাশবাণী গুৱাহাটী আবেলিৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। 2024-25 বৰ্ষৰ বাজেটৰ মুঠ ব্যয় 1,41,529 কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় 5,000 কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 18 লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যাও পূৰ্বৰ 28 লাখৰ পৰা 37,20,000লৈ বৃদ্ধি কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰদান কৰি অহা ধন মাহে 1,250 টকালৈ বৃদ্ধি কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এইবাৰৰ বাজেটত ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্যখনত প্ৰতিটো পৰিয়াললৈ মাহে 1 কিলোগ্ৰামকৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান ধৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীলৈ ঋণৰ ব্যৱস্থা কৰা হৈছে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া ছাত্ৰীৰ সংখ্যা 4,20,000লৈ বৃদ্ধি হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে। এইবাৰৰ বাজেটত গোলাঘাটৰ পাণবাৰীত 500 কোটি টকা ব্যয়েৰে এটা বুৰঞ্জী সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। কোনোধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ 620 কোটি 27 লাখ টকাৰ ঘাটি বাজেটখন বিধানসভাত দাখিল কৰি শ্ৰীমতী নেওগে কয় যে 2023-24 বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 19% আৰু জনমূৰি আয় 18% বৃদ্ধি পাইছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমক প্ৰগতিৰ বাট মুকলি কৰি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত চৰকাৰ সফল হৈছে। কেন্দ্ৰৰ পৰা অসমে 18,500 কোটি টকাৰ সাহায্য লাভ কৰিছে বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু নিউয়ৰ্ক টাইমছৰ 2025 বৰ্ষত ভ্ৰমণ কৰিবলগীয়া 52টা নিৰ্বাচিত স্থানৰ তালিকাত অসমে শীৰ্ষৰ চতুৰ্থ স্থান লাভ কৰা সন্দৰ্ভতো বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে। 109 পৃষ্ঠাৰ এই বাজেটখনেই হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে কৃষক, দৰিদ্ৰ শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলা সবলীকৰণৰ দৰে বিষয়সমূহত এই বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ প্ৰত্যেক জিলাৰ আধাৰ কেন্দ্ৰসমূহত আধাৰ লাভৰ ব্যৱস্থা আছে আৰু চলিত বৰ্ষৰ জানুৱাৰীলৈকে ৰাজ্যখনত 96.97% লোকে আধাৰ লাভ কৰিছে। বাজেট দাখিলৰ পূৰ্বে আজি বিধানসভাত বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসমত থকা বাংলাদেশীৰ সংখ্যা 2021 চনৰ পৰা 2024 চনলৈ 156 আৰু ইয়াৰে 2021 চনত 51, 2022 চনত 57, 2023 চনত 22 আৰু 2024 চনত 26 জন বাংলাদেশীক চিনাক্ত কৰা হৈছে। নাগৰিকত্ব বিষয়ত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি 90 বছৰ সম্পূৰ্ণ কৰিছে। 1935 চনৰ 10 মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনক থিয়েটাৰত ৰূপকোঁৱৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সেই মাহৰে 20 মাৰ্চত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অসমৰ জনসাধাৰণৰ বাবে ছবিখন প্ৰদৰ্শন কৰা হৈছিল। 17 শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেটি কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী নাটকৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাই ছবিখন নিৰ্মাণ কৰিছিল। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অসমীয়া চলচ্চিত্ৰৰ 90 বছৰীয়া সোণহেৰীয়া পৰিক্ৰমা উপলক্ষে আজি দিয়া এটা বাৰ্তাত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলো শিল্পী আৰু কলাকুশলীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলা প্ৰশাসনে নিয়াৰিকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি এই নিৰ্বাচনৰ সামগ্ৰিক কাম কাজ পৰিচালনাৰ বাবে জিলাখনৰ আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া খনীন্দ্ৰ চৌধুৰীয়ে সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ বাবে এটা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ইয়াৰ পাছত নিৰ্বাচনৰ মনোনয়ন পত্ৰ গ্ৰহণ ব্যৱস্থা, বেলট বাকচ বিতৰণ, ষ্ট্ৰংৰুমৰ ব্যৱস্থাকে ধৰি বিভিন্ন দিশ সকলো বিষয়ে পৰ্যবেক্ষণ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।